وَإِذْ يَرْفَعُ إِبْرَاهِيمُ الْقَوَاعِدَ مِنَ الْبَيْتِ وَإِسْمَاعِيلُ رَبَّنَا تَقَبَّلْ مِنَّا إِنَّكَ أَنْتَ السَّمِيعُ الْعَلِيمُ
আৰু স্মৰণ কৰা যেতিয়া ইব্ৰাহিম আৰু ইছমাইলে কাবা ঘৰৰ আধাৰশিলা স্থাপন কৰিছিল আৰু কৈছিল, হে আমাৰ প্ৰতিপালক, আমাৰ ফালৰ পৰা তুমি কবুল কৰা, নিশ্চয় তুমি সৰ্বশ্ৰোতা সৰ্বজ্ঞ।